এই রেডিও নেপাল ঠিক অরবিন্দ্র মিশ্র সহ মৈথিল মে সমাচার শুনল যায়। মিথিলাঞ্চল সহিত তরাই মধেশক জেলা সবমে নিয়ম নিষ্ঠা পূর্বক আই চৌড়চন পর মনাওল যা রহল আছে। প্রত্যেক বর্ষ ভাদ্র মাস শুক্ল পক্ষ চতুর্থী তিথিক দিন মে চন্দ্রমা তথা গণেশক পূজা পাঠ কা পর মনেবাক চলন রহল আছে। এই দিন চন্দ্রমা পূজা পাঠ কেলা সহ সব প্রকারক মিথ্যা আরোপ সহ মুক্তি পেবাক জনবিশ্বাস রহি আল আছে। এই দিন ঘরক মূল ব্যক্তি দিনভর নিরাহার হয়ে সাঁজ স্নান কে নয়া বস্ত্র ধারণ কে চন্দ্রমাক বিধি পূর্বক পূজা পর্ব মনেবাক চলন রহল আছে। মিথিলাঞ্চল সহিত তরাই মধেশ মে মানব কে প্রত্যক্ষ লাভ দেবাক সঙ্গ চন্দ্রমাক ভাদ্র শুক্ল পক্ষ মে সূর্য কার্তিক শুক্ল পক্ষ মে বিধি পূর্বক পূজা করবাক চলন রহল আছে। এই পর্ব মে ঘর মে তৈয়ার কেল গেল ক্ষীর পুরী পিরিখিয়া খজুরিয়া মিষ্টান কেরা স্যাও মকই কে বাইল অকুড়ি নয়া মাইটক বর্তন মে জমাওল দহি নারিয়াল সহিতক পরিকার সব ডালা মে সজা কর ঘরক ছত ও আঙ্গন মে গায়ক গোবর সব নিপোত কর এহি উপর অর্পণ বনা কে রখবাক ভগবান চন্দ্রমাক বিধিপূর্বক পূজা কর ঘরক সব সদস্য এক এক সামগ্রী হাত মে লয় চন্দ্রমাক দর্শন কেলা সব মিথ্যা আরোপ স বিসকবাক ই মানতা রহল আছে। চন্দ্রমাক বিধিপূর্বক পূজা কর চুকলাক বাদ প্রসাদক রূপ মে বিতরণ করবাক আর ব্রতি স্বয়ং পহিনে খেবাক চলন রহল আছে। মিথিলাঞ্চল মে এই দিন ইষ্ট মিত্র তথা আপন সবকে আমন্ত্রণ কর প্রসাদ খুয়াবাক তথা ভারক রূপ মে ই দেবাক চলন রহল আছে। এই পর্বক প্রারম্ভ তৎকালীন মিথিলাক নরেশ হেমাঙ্গদ ঠাকুর দ্বারা কেল গেল ছল। ও প্রখ্যাত জ্যোতিষ সেহো ছলথ। ওই সময় সব মিথিলাঞ্চল সহিত তরাই মধেশক জেলা মে সুখ শান্তি সমৃদ্ধি আর পরিবারজন কল্যাণক লেল ঘর ঘর মে ই পর্ব মনাব লাগল আছে। চৌঠচন্দ্র পর্ব প্রাচীন মিথিলাক রাজধানী জনকপুর ধাম সহিত ধনসা মহতরি সিরহা সরলাহি রোথট বারা পরসা সপ্তরি সহিত অন্য কতেকো জেলা সব সীমাবর্তী ভারতীয় ক্ষেত্র মে সেহো মনাওল যা রহল আছে। হিন্দু ধর্মাবলম্বী সব এই পর্ব কে বিশেষ মহত্বক সঙ্গ মনাওল করিত আছে। এই বের চৌড়চনক সঙ্গে গণেশ চতুর্থী তথা হরিতালিকা তিথি সেহ পড়লাক কারণে মিথিলা মে বিশেষ চহল পহল দেখল গেল আছে। ভাদ্র মাস শুক্ল পক্ষ তৃতীয়াক তিথি দিন মে মনাওল যা বলা হরিতালিকা তিজ আই দেবাদিদেব মহাদেব কে পূজা আরাধনা কর মনাওল যা রহল আছে। ভাদ্র শুক্ল তৃতীয়া মে ব্রত বৈশক শিব পার্বতীক পূজা উপাসনা কেলা পর পারিবারিক সুখ শান্তি আর কল্যাণক প্রাপ্তি হবাক ধার্মিক বিশ্বাস রহল আছে। সতযুগ মে আজুক দিন নিরাহার ব্রত বৈশ পার্বতী দ্বারা শ্রী মহাদেব স্বামী পাওল আজুক দিন মে ব্রত বৈশলা পর মনোকামনা পূরা হবাক বিশ্বাস রহল আছে। রাষ্ট্রপতি রামচন্দ্র পৌড়েল হরিতালিকা তিজ পর নেপালী মহিলা সব দ্বারা এক সনাতন সংস্কৃতি পর্বক রূপ মে মনেবাক এই পর্ব সহ ধার্মিক তথা সাংস্কৃতিক মহত্ব রহল উল্লেখ কেলেন আছে। ও নেপালী মহিলা সভাক মহান পর্ব তিজক সুখদ অবসর পর সব নেপালী দিদি বহিন মে সুখ শান্তি সমৃদ্ধিক শুভকামনা ব্যক্ত করিত সমস্ত নারী জাতি প্রকৃতি আর সৃষ্টিক দৃষ্টি সহ উচ্চ স্থান মে রহল উল্লেখ কেলেন। রাষ্ট্রপতি পৌড়েল তিজ নেপালী মহিলা কে সমাজ মে বিদ্যমান লৈঙ্গিক বিভেদ জাতি বিভেদ সহিত সব প্রকারক অসমানতা কা অন্ত করিত সমতামূলক সমাজক নির্মাণ দিস অগ্রসর হ্যাব উৎপ্রেরিত কর সকে সে শুভেচ্ছা ব্যক্ত কেলেন। রাষ্ট্রপতি পৌড়েল তিজ সব মে খুশি মনোরঞ্জন দেয় দেশক হরেক সার্বজনিক ক্ষেত্র মে মহিলাক সমান পৌঁছ কে আর সশক্ত রূপ মে আগু বড়বা মে সহযোগ পৌঁছে সে কামনা করিত শুভকামনা ব্যক্ত কেলেন। আই একই সঙ্গ ভগবান বিশ্বকর্মা চৌঠী চাঁদ অর্থাৎ চৌড়চন হরিতালিকা তিজ দেশভর মনাওল যা রহল আছে। প্রত্যেক বর্ষ কন্যা অর্থাৎ আশ্বিন সংক্রান্তিক দিন আই কালীগর সব দ্বারা বিশ্বকর্মা পূজা আরাধনা কর বাস্তু দিবস এবং বিশ্বকর্মা পূজা মনাওল যা রহল আছে। বিভিন্ন কলকারখানা মে বিশ্বকর্মা ভগবানক মাটিক মূর্তি ও তসবির মে বিধিপূর্বক পূজা আরাধনা কর এই দিবস মনাওল যায়ত আছে। কল কারখানাকে বিশেষ রূপ মে সজা কর মজদুর কে সেহ সহভাগী করা এই দিবস মনাওল যা রহল আছে। আজুক দিন কালীঘর সব উপয়োগ মে আনবলা বিভিন্ন অজারক সামান পূজা অর্চনা কর সময় অধিক টিকে আর নিক সব কাজ করে নহি বিগড়ে এই মনোকামনা লে এই পূজা কেল যায়ত আছে। আর এই পূজা কেলা সব সব দিন মেশিনারী অজার সামান সব দুরুস্ত রহবাক ধার্মিক জনবিশ্বাস রহল আছে। রাষ্ট্রসভাক অধ্যক্ষ গণেশ প্রসাদ তিমিল সিন্হা রাজ্য ধার্মিক আস্থাক আধার পর শিক্ষা লো পেবাক অবস্থাক গ্যারেন্টি কেল যাবাক বাদ बतौलनि अछि। अध्यक्ष तिमिल सिन्हा संघीय शिक्षा आयन संसद मे पेश कयल गेल उल्लेख करैत एहि मे सभ समुदाय धार्मिक आस्थाक आधार पर शिक्षा लऽ पयबासन आवश्यक व्यवस्था करबाक लेल संघीय संसदक दुनू सदन के सांसदक के आग्रह कयलनि। मुस्लिम आयोग आइ सँ काठमांडू मे शुरू कयल दू दिनक गोष्ठीक उद्घाटन करैत ओ मुस्लिमक लेल मदरसा शिक्षा, बुद्धिस्ट के लेल गुम्बाक शिक्षा, हिन्दूक लेल संस्कृत शिक्षा पयबासन, सभ धर्म समुदायक व्यक्ति सभ अपन धार्मिक आस्थाक आधार पर शिक्षा पयबासन छलफल आगू बढ़ाओल जेबाक आवश्यकता ओ बतौलनि। अध्यक्ष तिमिल सिन्हा नेपालक संविधान मे कोनो तरहक विभेद नहि हेबाक व्यवस्था कयल गेल स्मरण करबैत ओकर कार्यान्वयन मे रहल चुनौती सभ के सामना करैत आगू बढ़वाक बात बतौलनि। परराष्ट्र मंत्री एनपी साउद विदेश में रहवला नेपाली के विभिन्न प्रकारक सेवा सुविधा प्रदान करबाक लेल दूतावास संयोग सभ के थप सक्रिय बनाए पहल भ रहल बतौलनि अछि। ओ राहदानी वीसा सहित सुविधा प्रदान करबाक लेल बाह्य स्रोत आउटसोर्सिंग सेहो कयल जेबाक जानकारी देलनि। संयुक्त राष्ट्र संघक 78वां महासभा में भाग लेबाक लेल न्यूयॉर्क आयल परराष्ट्र मंत्री साउद नेपाल द्वारा हासिल कयल शांति प्रक्रियाक तार्किक निष्कर्ष के अनुभव के विश्व समक्ष लऽ जेबाक प्रयास कऽ रहल बतौलनि। जनसम्पर्क समिति अमेरिका के आयोजन में भेल कार्यक्रम में ओ विदेश में रहल नेपाली के स्वदेश में वापस हेबाक लेल एहन वातावरण तैयार हेतु वर्तमान सरकार काज कऽ रहल बतौलनि। विदेश में रहल नेपाली नागरिक के मताधिकार देबाक लेल गृह मंत्रालय प्रेषित कयल पत्र के स्वयं सैद्धांतिक सहमति दऽ चुकल। उल्लेख करैत मंत्री साउद विदेश में रहल नेपाली सभक राहदानी वीसा सहितक समस्या संबोधन करबाक लेल मंत्रालयक सांगठनिक संरचना में किछु सुधारक पहल भ रहल जानकारी देलनि। ओ अमेरिका सन प्रजातांत्रिक देश में रहकर एहिठाम हासिल भेल प्रजातांत्रिक संस्कृति संस्कार व्यवहार के नेपाल में लऽ जेबाक ओकर अभ्यास करबाक लेल हम अनुरोध करै छी ओ कहलनि। प्रधानमंत्री पुष्कमल दहाल प्रचंड संयुक्त राष्ट्र संघक महासचिव एंटोनियो गुटरेस बीच न्यूयॉर्क स्थित मुख्यालय में काल्हि भेंटवार्ता भेल अछि। भेंट में हुनका लोकनि बीच नेपालक शांति प्रक्रियाक बाकी काज सम्पन्न करबाक, जलवायु परिवर्तन, शांति स्थापना, आपसी सहकार आ साझेदारी सहित विषय में छलफल भेल प्रधानमंत्रीक सचिवालय जनौलक अछि। प्रधानमंत्री प्रचंड संयुक्त राष्ट्र संघक 78वां महासभा में सहभागी होबाक लेल नेपाली प्रतिनिधिमंडलक नेतृत्व करैत अमेरिका पहुंचला अछि। ओ एहि आसन 4 गते आबयवला महासभा के संबोधन करबाक कार्यतालिका रहल अछि। प्रधानमंत्री पुष्कमल दहाल प्रचंड विदेश में रहल नेपाली के मतदानक व्यवस्था कयल जेबाक जानकारी देलनि। संयुक्त राष्ट्र संघक 78वां महासभा में सहभागी होबाक लेल अमेरिका रहल ओ ओहिठाम स्थित नेपाली संचार कर्मी सँ काल्हि भेल भेंट में नेपाली नागरिक के मतदानक अधिकार सँ वंचित नहि होबाक आ ओ बतौलनि। ओ विदेश में रहल नेपाली नागरिक के मतदानक व्यवस्था मिलेबाक लेल निर्वाचन आयोग के निर्देशन दऽ चुकल जानकारी देलनि। प्रधानमंत्री प्रचंड भ्रष्टाचार नियंत्रण सुशासन के लेल केहनो डेग उठाओल जा सकबाक सरकार तैयार हल बतौलनि। सरकार द्वारा कयल नीक आ सकारात्मक बात के कोना बदनाम कयल जा सकैत अछि, ई गिरोह सक्रिय रहल हुनक कथन छल। स्वास्थ्य तथा जनसंख्या मंत्री मोहन बहादुर बस्नेतक विशेष पहल में विगत 38 दिन से मायतीघर मंडला में रिले अनशन बैस रहल चिकित्सा शिक्षा सरोकार संघर्ष समिति पदाधिकारी सोम दिन से अनशन आई तोड़लक अछि। मंत्री बस्नेत संघर्ष समिति द्वारा उठाओल मांग संबोधन करबाक लेल सरकार पहल कऽ रहल, चिकित्सा शिक्षा आइन जल्दीए संशोधन होयबाक तैयारी में रहल विश्वास देलाक बाद 14 मुद्दाक मांग राखि कऽ अनशन बैसल ओ सभ संघर्ष स्थगित करबाक लेल तैयार भेला अछि। नेपाल राष्ट्रीय पुस्तकालय विभिन्न प्रकाशनक पत्रिका आ जर्नल के अंतर्राष्ट्रीय श्रृंखलाबद्ध मानक नंबर ISSN ऑनलाइन सँ प्रदान शुरू कयलक अछि। पुस्तकालय एखन धरि 1551 पत्रिका आ जर्नल के ई नंबर प्रदान कऽ चुकल अछि। वीरगंज महानगर पालिका वार्ड नंबर 4 बिरता स्थित बाल सुधार गृह में बीतल भादव 26 गते रात आतंक मचबैत भिड़ंत में उतरल 15 गोटे बाल कैदी बंदी के 6 दिन से प्रहरी हिरासत में राखल गेल अछि। रेडियो नेपाल सँ सुनै छलहुँ मैथिली भाषा में समाचार समाप्त भेल।